প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰিব। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক হৰুৱাই মহিলা বিশ্বকাপত প্ৰথমটো খিতাপ জয় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে 1,00,000 কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন আঁচনি পুঁজি মুকলি কৰিব। এই সন্মিলন অহা 5 নৱেম্বৰত অন্ত পৰিব। ESTIC 2025ৰ জৰিয়তে শৈক্ষিক গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ তৰফৰ পৰা 3,000তকৈও অধিক প্ৰতিনিধিয়ে পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাব। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আলোচনাচক্ৰ, প্ৰযুক্তি প্ৰদৰ্শন, প্ৰকল্প, ব্যাখ্যা আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এনে পদক্ষেপৰ জৰিয়তে দেশৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বাতাবৰণ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে গৱেষক, উদ্যোগ খণ্ড তথা যুৱ উদ্ভাৱকসকলৰ মাজত পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ বাবে এখন মঞ্চ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবাতোকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় মহাকাশ খণ্ড বৰ্তমান উৎকৰ্ষ আৰু উদ্ভাৱনৰ সমাৰ্থক হৈ পৰিছে। দেশৰ মহাকাশ বিজ্ঞানীসকলৰ এই সফলতাই দেশৰ উন্নতি আৰু সবলীকৰণত সহায় কৰিব। আমাৰ আগৰ বাতৰিটোৱে কোৱা হৈছে যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই কালি সন্ধিয়া 5:26 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে। CMS-03 একাধিক বেণ্ডযুক্ত সামৰিক যোগাযোগ উপগ্ৰহ। ভাৰতৰ আটাইতকৈ শক্তিসম্পন্ন কাৰ্যক্ষম পঞ্চমটো ৰকেটৰ সহায়ত এই উপগ্ৰহটো উৎক্ষেপণ কৰা হয়। এই উপগ্ৰহটোৰ GSAT-7ৰ নামেৰেও জনাজাত। এই উপগ্ৰহটো LVM-3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হয়। ইছৰোৱে প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব। 4,410 কিলোগ্ৰাম ওজনৰ এই কৃত্ৰিম উপগ্ৰহটো ইছৰোৰ বিজ্ঞানীসকলে দেশীয়ভাৱে প্ৰস্তুত কৰা ৰকেটৰ জৰিয়তে মহাকাশলৈ উৎক্ষেপণ কৰে। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। NDA আৰু মহামিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভোজপুৰ আৰু নাৱাৰা জিলাৰ 2খন নিৰ্বাচনী সভাত অংশ লোৱাৰ লগতে পাটনাত আয়োজিত এটা ৰোড শ্বত ভাগ লয়। প্ৰায় 1.5 কিলোমিটাৰজোৰা এই ৰোড শ্বত জনসাধাৰণে, বিশেষকৈ মহিলা তথা NDAৰ কৰ্মকৰ্তাসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। ইয়াৰ পাছত শ্ৰীমোদীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেওহৰ, সীতামাৰী আৰু মধুবাণীত 3খন নিৰ্বাচনী সভাত ভাষণ দিয়ে। একেদৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বেগুচৰাই আৰু খাগাৰিয়াত 2খন সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ইপিনে মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে মুংগেৰ, পাটনা, বৈশালী আৰু স্বৰ্ণকে ধৰি বিভিন্ন ঠাইত 17খন নিৰ্বাচনী সভাত ভাষণ দিয়ে। দিল্লী, মুম্বাই আৰু চেন্নাইত সংগীত সমাৰোহেৰে 67 সংখ্যক আকাশবাণী সংগীত সন্মিলন কালি আৰম্ভ হৈছে। প্ৰচাৰ ভাৰতীয় সংস্কৃতি মন্ত্ৰালয়ৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰিছে। নতুন দিল্লীৰ আকাশবাণীৰ ৰংভৱনত বাঁহীবাদক পণ্ডিত ৰাকেশ চৌৰাচীয়া আৰু মাৰাঠী লোকশিল্পী নন্দেশ উমাপ আৰু তেওঁৰ দলে আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নবনীত কুমাৰ চেহগাল আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। দেশৰ মুঠ 24খন চহৰত আকাশবাণী সংগীত সন্মিলন অনুষ্ঠিত কৰা হ'ব। মাহজোৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে হিন্দুস্তানী, কাৰ্ণেটিক, লঘু আৰু লোকসংগীত পৰিৱেশন কৰিব। জনসাধাৰণে বিনামূলীয়াকৈ সংগীত সন্মিলনৰ সকলোবোৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্সেণ্ডেলত AIR নিউজ _ GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _ গুৱাহাটী ফলো কৰিব পাৰে। ৰাজস্থানৰ ফালৰি জিলাৰ মাথুদা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও 15 জন লোকৰ মৃত্যু হয়। যোধপুৰৰ পৰা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছে মাথুদাৰ সমীপত এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত বহুকেইজন লোকৰ থিতাতে মৃত্যু হোৱাৰ উপৰি ভালেসংখ্যক লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰীমোদীয়ে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2,00,000 টকাকৈ আৰু আহতসকলক 50,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি IIT গুৱাহাটীত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথমে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্লাষ্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণা, উদ্ভাৱন আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি শ্ৰীসিন্ধিয়াই তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে সমগ্ৰ উত্তৰ পূবত বিজ্ঞান মানসিকতা প্ৰসাৰৰ ক্ষেত্ৰত এই কেন্দ্ৰই গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব বুলি মত প্ৰকাশ কৰে। শ্ৰীসিন্ধিয়াই ইয়াৰ পাছত ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত অংশ লৈ ইয়াৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাজ্যখনৰ দুখন ঔদ্যোগিক উদ্যান আৰু আন 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে অসমৰ 55খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক 465 কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰে। আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চলাই থকা অভিযানত কালি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মুম্বাই শাখাৰ প্ৰায় 42 কোটি টকা মূল্যৰ মাদকদ্ৰব্য জব্দ কৰে। মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বেংককৰ পৰা অহা 2জন যাত্ৰীৰ পৰা চোৰাংচোৱা সন্থাৰ বিষয়ববীয়াসকলে এই মাদকদ্ৰব্যখিনি উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। নবী মুম্বাইৰ ডঃ DY পাটিল স্পৰ্টছ একাডেমীত যোৱা নিশা অনুষ্ঠিত ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক 52 ৰাণত পৰাজিত কৰি মহিলা বিশ্বকাপত প্ৰথমটো খিতাপ জয় কৰে। দক্ষিণ আফ্ৰিকাই 299 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 45 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 246 ৰাণহে কৰিবলৈ সমৰ্থ হয়। লৌৰা উলভাৰ্টে সৰ্বাধিক 101 ৰাণ কৰে। ভাৰতৰ দীপ্তি শৰ্মাই 5টা আৰু শেফালী বাৰ্মাই 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে বৰষুণৰ বাবে প্ৰায় 2 ঘণ্টা পলমকৈ আৰম্ভ হোৱা খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত 298 ৰাণ সংগ্ৰহ কৰে। শেফালী বাৰ্মাই সৰ্বাধিক 87 আৰু দীপ্তি শৰ্মাই 58 ৰাণ কৰে। দক্ষিণ আফ্ৰিকাৰ আয়াবেংগা খাকাই 3টা উইকেট লাভ কৰে। শেফালী বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ভাৰত ইয়াৰ পূৰ্বে 2005 আৰু 2017 চনত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় দলক ICC মহিলা বিশ্বকাপ 2025ৰ খিতাপ জয়ৰ বাবে অভিনন্দন জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে দলটোৱে প্ৰথমবাৰৰ বাবে মহিলা বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলক জয়ৰ বাবে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে এটা বাৰ্তাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতীয় দলৰ এই জয় অসাধাৰণ বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC 2025 মুকলি কৰিব। বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক হৰুৱাই মহিলা বিশ্বকাপত প্ৰথমটো খিতাপ জয় কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।